अथ चतुर्थोऽध्यायः श्रीभगवानुवाच इमं विवशते योगं प्रोक्तवानहमव्ययं विवश्वन् मनोविप्राः मनुरिक्ष्वाकविब्रवीत् एवं परम्पराप्राप्त मीमंसायो विदुः सकालीनेह महता योगो नष्टः परन्तप स एवायं मयातीद्य योगः प्रोक्तः पुरातनः भक्तोऽसि मे सखा चेति रहस्यं हि तदुत्तमम् अर्जुन युवाच अपरं भवतो जन्म परं जन्म विवश्वतः कथमेतद्विजानीयं त्वमादौ प्रोक्तवानिति श्रीभगवानुवाच बहूनि मे व्यतीतानि जन्मानि तव चार्जुन तन्यहं वेदशरवाणी न त्वं वित्थ परन्तप अजोऽपि शन्नवयात्मा भूतानामीश्वरोऽपि शन् प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायां यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानामधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्मसंस्थापनार्थाय सम्भवामि युगे युगे यन्म कर्म च मे दिव्य मेवं यो वेत्ति तत्ततः त्यक्त्वा देहं पुनर्जन्म नैति मामेति सूर्युणां वीतरागभयक्रोधा मन्मया मामुपश्रितः बहवो ज्ञानतपसा कृतामदभावमागतः ये यथा मङ् प्रपद्यन्ते तंस्तथैव भजम्यहं मम वर्तानुवर्तन्ते मनुष्याः पार्थ सर्वशः काङ्क्षन्त कर्मणां सिद्धिं ययन्त इह देवता क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा चातुर्वर्णनं मया सृष्टं गुणाकर्म विभागशः तस्य कर्तारमपि मां विद्धकर्तारमव्ययं न मं कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा इति मं योऽभिजानाति कर्मभिर्न सबध्यते एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतं किं कर्म किमकर्मेति कवयोपत्रमोहिता तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्षसे शुभत् कर्मणोज्झपि बोध्यव्यं बोध्यव्यं च विकर्मणः अकर्मणश्च बोध्यव्यं गहना कर्मणो गतिः कर्मण कर्मयः पश्येत् अकर्मणि च कर्मयः स बुद्धिमान् मनुष्येषु स युक्ता कृष्णकर्मकृत् यस्य सर्वे समारम्भा कामसङ्कल्पवर्जिता ज्ञानग्निदग्धकर्माणं तमाहुः पण्डितं बुधा त्वक्ता कर्मफलासङ्गं नित्यतृप्तो निराश्रय कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति स निराशिर्यतचित्तात्मा त्वक्ता सर्वपरिग्रह शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्लिशं यदृच्छा लाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः समसिद्धावसिद्धौ च कृत्वापि न निबध्यते গতসঙ্গস্য মুক্তস্য জ্ঞানাবস্থিত চেতসা যজ্ঞায়াচরতঃ কর্ম সমগ্রং প্রবিলীয়তে ব্রহ্মার্পণং ব্রহ্মহবির ব্রহ্মাগ্নৌ ব্রহ্মণাহুতম ব্রহ্মৈব তেন গন্তব্যম ব্রহ্মকর্ম সমাধিনাম দৈবমেব পরে যজ্ঞং যোগিনা পর্যুপাসতে ব্রহ্মাগ্নাব পরে যজ্ঞং যজ্ঞেনৈবোপজুহতে সূত্রাদীনিন্দ্রিয়ার্ণন্যে সংযমাগ্নিষু জুহতি শব্দাদীন বিষয়ান্যন্যন্দ্রিয়াগ্নিষু জুহতি সর্বাণীন্দ্রিয়কর্মাণি প্রাণকর্মাণি চাপরে আত্মা সংযমযোগাগ্নৌ জুহতি জ্ঞানদীপিতে দ্রব্যযজ্ঞস্তপোযজ্ঞ যোগযজ্ঞস্তথা পরে শ্রদ্ধা জ্ঞানযজ্ঞাশ্চ যতয়ঃ সংসৃতব্রতঃ অপানে জুহতি প্রাণং প্রাণে পানং তথা পরে প্রাণাপানগতিরুদ্ধা প্রাণায়াম পরায়ণ অপরে নিয়তাহারা প্রাণান প্রাণেষু জুহতি সর্বেপ্যেতে যজ্ঞবিদো যজ্ঞাক্ষৈতকলমষ যজ্ঞশিষ্টামৃতভুজো যান্তি ব্রহ্ম সনাতনম নায়ং লোকোস্য যজ্ঞস্য কুতুন্নঃ পুরুষোত্তমম এবং বহুবিধা যজ্ঞা বিততা ব্রহ্মণো মুখে কর্মজান বিদ্ধিতান সর্বা নৈবং জ্ঞাত্বা বিমুক্ষসে শ্রেয়ান দ্রব্যময়াদ যজ্ঞায় জ্ঞানযজ্ঞঃ পরন্তপ সর্বং কর্মাখিলং পার্থ জ্ঞানে পরিসমাপ্যতে তদবিদ্ধি পাণিপাতেন পরিপ্রশ্নেন সেবয়া উপদেক্ষন্তি তে জ্ঞানং জ্ঞানিনাস্তত্ত্বদর্শিন যজ্ঞাত্বা ন পুনরমোহ নেবং যাশ্বসি পাণ্ডব এন ভূতান্ন শেষেণ দ্রক্ষ্যস্যাত্মন্নথো ময়ি অপি চেদশি পাপেভ্য সর্বেভ্যঃ পাপকৃত্তমা সর্বং জ্ঞানপ্লবেনৈব বৃজিনং সন্তরিষ্যসি যথৈ ধ্বংসি সমিদ্ধোগ্নির ভস্যসাৎ কুরুতের্জুন জ্ঞানগ্নি সর্বকর্মাণে ভস্যসাৎ কুরুতে তথা নহি জ্ঞানেন সদৃশং পবিত্রমিহ বিদ্যতে তৎস্বয়ং যুগ সংসিদ্ধ্য কালে নাত্মনি বিন্দতে শ্রদ্ধাবান লভতে জ্ঞানং তৎপরঃ সংযতেন্দ্রিয় জ্ঞানং লব্ধ্বা পরং শান্তি মশিরেণাধিগচ্ছতি অজ্ঞশ্চাসদ্দধানশ্চ সংশয়াত্মা বিনশ্যতি নায়ং লোকোস্তি ন পরো ন সুখং সংশয়াত্মনঃ যোগাসংন্যস্য কর্মাণং জ্ঞানাসংচ্ছিন্ন সংশয়ং আত্মবন্তং ন কর্মাণি নিবদন্তি ধনঞ্জয তস্মাদজ্ঞানসম্ভূতং হৃষ্ঠং জ্ঞানাসীনাত্মনা চিত্তৈনং সংশয়ং যোগা মাতিষ্ঠোত্তিষ্ঠ ভারত ওম তৎসত ইতি শ্রীমহাভারতে শতসহস্রং সংহিতায়ং বৈয়াসিক্যাং ভীষ্মপর্বণে শ্রীমদ্ভগবদ্গীতাসুপনিষদসু ব্রহ্মবিদ্যায়াং যোগশাস্ত্রে শ্রীকৃষ্ণার্জুনসংবাদে জ্ঞ ज्ञानयोगो नाम चतुर्थोऽध्यायः।